লোকেল উৎপাত মানে লগৰ লগত নমতাকে খোৱা পিয়া লোকেল উৎপাত মানে এটা হাঁহিত পিছলি যোৱা হিয়া লোকেল উৎপাত মানে আদাটো গৈ তিনিআলিতে দিয়া তাতে চাহত এটা শুহা মাৰি পুৰা অমনৰ পিয়া দিলো পাঁচ টকাৰ হিচাপ মিলাই চিটি বাছত ধৰি বিপদ হাজাৰ যদিও চিন্তা বিলাক ইটি বাছত ধৰি লগৰ কেইটাৰ লগত চলিল উৎপাতটো লোকেল বিনা হেলমেটত ৰাইড বোলো পিঠি বাছত ঘৰি দিনত থাকি লঘু নেখাওঁ ৰাতি ভাতত মাংস ৰুমত জিঅ'ৰ বাখৰ যেন মই লোকসভাত সাংসদ খালি জেপত দেখো বহু ভৱিষ্যতৰ সপোন সেয়ে থুনুকা হৈ ভাগি পৰে কাষত পতা চাংখন যদি বহে আড্ডা ৰাতি ঘড়ীত বাজে দুটামান গোটেই ৰাতি উৎপাত কৰি ৰাতি পুৱাই উঠা টান খাটি খোৱা মানুহ কাকো নকৰে সি খাতিৰ সেয়ে বহু আহিল লগৰ পিছে থাকিল কাষত দুটামান লোকেল উৎপাত মানে লগৰ লগত নমতাকে খোৱা পিয়া লোকেল উৎপাত মানে এটা হাঁহিত পিছলি যোৱা হিয়া লোকেল উৎপাত মানে আদাটো গৈ তিনিআলিতে দিয়া তাতে চাহত এটা শুহা মাৰি পুৰা অমনৰ পিয়া আমাৰ বাজে থলো টাইট চলে পাৰ্টিটো হেভি যদি দুটা থাকে আকাশত আন দুটা থাকে নেভি হোষ্টেলত আহি ল'ৰাৰ সলনি হয় হেভি যিমান টাইট হলো হিচাপ দিনে বাঢ়ি থাকে ডেবিল মোৰ এক্সামৰ আগত চলে শেষ নিশাৰ খেল গৈ মোৰ নামঘৰৰ চাকিত ডালো এক লিটাৰ তেল তেনে তেনে পৰো যাতে চোকা কেইটাৰ কাষত নাই বা লিখিব নোৱাৰি হম একদম বাকী দোকানতো থাকি দিব পৰা নাই মই টকাটো হয় মাহৰ শেষত টান খালি জেপ তুলৈ থকাটো ঘৰ মালিকেও জানে ল'ৰা কেইটা জেব খতাকুৰ ভৰাটো খুজিলে বাজে সদায় একে ফটা ঢোল লোকেল উৎপাত মানে লগৰ লগত নমতাকে খোৱা বিয়া লোকেল উৎপাত মানে এটা হাঁহিত পিছলি যোৱা হিয়া লোকেল উৎপাত মানে আদাটো গৈ তিনিআলিতে দিয়া তাতে চাহত এটা শুহা মাৰি পুৰা অমনৰ বিয়া মোৰ ৰাতিটো চাই চিনেমা হয় টোপনিটো ফুটি কাইলৈ পৰা পঢ়িম ভালকে মোক খোপনিটো ফুটি এইবোৰ মিছা আশ্বাস নিজকে দিয়া ফাঁকি লোকেল উৎপাত কি বুজিলো মই হোষ্টেলটোত থাকি মই টিউচন ল'ম ক'ত য'ত মোক ক্ৰাছ জনি যায় অলপ বডি চডি বনাম দুটা হাঁহ কণী খাই তাইক বেলেগৰ লগতে দেখো চকু মেলি চাই দেখি সহিব নোৱাৰি মোৰে বুকু জ্বলি তাইক টেটত যাবলে কোনো মতে কৰো মান্তি তাত চিচি টিভিৰ চকু থাকে ঘৰৰ কাষ আন্তি যি হলো চলিব চবতে লোকেল উৎপাত ফ্ৰম শদিয়াটো ধুবুৰী ফ্ৰম ৰঙিয়াটো হাফলং হাফলং